এতিয়া শুনক নিশাৰ আঞ্চলিক বাতৰি।
নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। হিয়াৰামুথু জুবিন গাৰ্গৰ কাইলৈ যোৰাবাটৰ সমীপৰ কমাৰকুচিত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ'ব। ৰাজ্য চৰকাৰে অসমৰ জনসাধাৰণৰ বিপুল দাবীৰ প্ৰতি সঁহাৰি জনাই আদৰৰ শিল্পী জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা পুনৰ সম্পন্ন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি এখন সংবাদমেলযোগে এই বিষয়ে নিশ্চিত কৰে। তেওঁ কয় যে ছিংগাপুৰত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে যদিও ৰাইজে সমগ্ৰ ঘটনাটোক লৈ সন্দেহ প্ৰকাশ কৰাৰ লগতে বাৰম্বাৰ পুনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে দাবী উত্থাপন কৰিছে। চৰকাৰে এই বিষয়ে বাধ্য হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাইলৈ শেষকৃত্য সময়ৰ কিছু সালসলনি হ'ব পাৰে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
ৰাতিপুৱা 7:30 বজাত আমি জুবিন গাৰ্গক নতুনকৈ আৰু এবাৰ তেওঁক পষ্টমৰ্টেম কৰিম আৰু এই প্ৰক্ৰিয়া 1-1.5 ঘণ্টা সময় আমাক লাগিব। পষ্টমৰ্টেম প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত জুবিনক আকৌ আমি সৰু সজাইলৈকে উভতাই আনিম আৰু সৰু সজাইৰ পৰা আনুমানিক মই ভাবোঁ যে 9:30-10 বজাতহে আমি জুবিনক অন্তিম যাত্ৰাৰ বাবে আমি লৈ যাব পাৰিম।
মুখ্যমন্ত্ৰীগৰাকীয়ে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰি আৰক্ষী আৰু আইনৰ ওপৰত আস্থা ৰাখি চলিবলৈ আহ্বান জনায়। তেওঁ লগতে সামাজিক মাধ্যমত ঘটনাটোৰ সন্দৰ্ভত বিভ্ৰান্তিকৰ তথ্য বিয়পাই থকাসকলক আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত বিবৃতি দিবলৈও পৰামৰ্শ দিয়ে। অসম আৰক্ষীৰ দল তদন্তৰ বাবে ছিংগাপুৰলৈ গৈ ঘটনাস্থলীৰ CCTV ফুটেজ সংগ্ৰহ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। কফিনত শুই থকা প্ৰাণৰ শিল্পীগৰাকীক শেষবাৰৰ বাবে ওচৰৰ পৰা চাবলৈ এই মুহূৰ্তলৈকে অগণন লোকে সৰুসজাই ষ্টেডিয়ামত সমবেত হৈ আছে বুলি আমালৈ খবৰ আহিছে। ৰাজ্যৰ সংগীত ক্ষেত্ৰত কাহানিও পূৰাব নোৱাৰা শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীসকলে আজিও অভূতপূৰ্ব ৰূপত শ্ৰদ্ধা নিবেদন কৰে। আজি নিশা 12 বজা পৰ্যন্ত শিল্পীগৰাকীৰ শেষবাৰৰ বাবে দৰ্শন কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে প্ৰকাশ কৰে। জুবিন গাৰ্গৰ মৃত্যুত ঘোষণা কৰা ৰাজ্যিক শোক কাইলৈ পৰ্যন্ত বৃদ্ধি কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ স্থান পৰিদৰ্শন কৰে। শেষকৃত্য সুকলমে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। জুবিন গাৰ্গৰ সৎকাৰ ৰঙা চন্দন গছৰ কাঠেৰে কৰা হ'ব। ইতিমধ্যে ডিমৰীয়া মহাবিদ্যালয় আৰু ডেফডেল গ্ৰুপ অব ইনষ্টিটিউটে 4 টন ৰঙা চন্দন প্ৰশাসনৰ হাতত অৰ্পণ কৰিছে। আমালৈ অহা খবৰ মতে অন্ত্যেষ্টিক্ৰিয়াৰ স্থানত সমাধি নিৰ্মাণৰ কাম এতিয়াও চলি আছে। কাইলৈ সৰুসজাই ষ্টেডিয়ামৰ পৰা অন্ত্যেষ্টিক্ৰিয়াৰ স্থানলৈ শিল্পীগৰাকীৰ পাৰ্থিব শৰীৰ লৈ যোৱা সময়ৰে পৰা শেষকৃত্য সম্পন্ন হোৱালৈ ভিডিঅ'গ্ৰাফী কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কাইলৈ শেষকৃত্যত হ'বলগীয়া ভিৰৰ প্ৰতি লক্ষ্য ৰাখি দিনৰ 2 বজালৈ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ ৰখা হ'ব আৰু আৰক্ষীয়ে আইন শৃংখলা ৰক্ষাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই জুবিন গাৰ্গৰ অন্তিম যাত্ৰাৰ চলন্ত বিৱৰণী প্ৰচাৰ কৰিব। শিল্পীগৰাকীৰ পৰিয়ালৰ সিদ্ধান্তমৰ্মে তেওঁৰ 13-দিনীয়া শ্ৰদ্ধানুষ্ঠানত যোৰহাটত পালন কৰা হ'ব আৰু সেইদিনাই তেওঁৰ চিতাভস্ম যোৰহাটৰ ৰাইজক আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শিল্পীগৰাকীৰ সন্মানাৰ্থে কাইলৈ অসমৰ সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব। কামৰূপ মহানগৰ জিলাৰ চৰকাৰী কাৰ্যালয়সমূহ বন্ধ থাকিব যদিও বাকী সকলো ঠাইতে কাৰ্যালয় খোলা থাকিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই ডিব্ৰুগড় জিলা প্ৰশাসনে কাইলৈ দিনটোত জিলাখনত ৰাইডে হিচাপে ঘোষণা কৰিছে। সেৱা সপ্তাহৰ লগত সংগতি ৰাখি আজি কাৰ্বি আংলং জিলাত মাঞ্জা, হাওৰাঘাট, চকীহোলা আৰু বোকাজানত নিক্ষয় মিত্ৰ পদক্ষেপৰ অধীনত যক্ষ্মা ৰোগীৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সচিব ৰাজেশন টেৰাং, অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন আৰু বিধায়ক দৰসিং ৰংহাঙে বিভিন্ন প্ৰান্তত পৃথকে পৃথকে অংশগ্ৰহণ কৰে। BTC পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ আজি বিয়লি 4 বজাত সফলভাৱে সামৰণি পৰিছে। আজি পুৱা 7:30 বজাৰ পৰা অনুষ্ঠিত ভোটগ্ৰহণত 72.68% ভোটদান হোৱা বুলি অসম ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা। নমস্কাৰ।